ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আত্মগ্লানিয়ে অশ্রুধারীরে আনিছে শরণলৈ যীশুৰ। হাইরে মনৰ ভাবনাবোৰ সুকে করে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্রুধারীরে আনিছে শরণলৈ যীশুৰ। হাইরে মনৰ ভাবনাবোৰ করে হিয়া গধু, এ আত্মগ্লানিয়ে অশ্রুধারীরে আনিছে শরণলৈ যীশু। হাইরে মনৰ ভাবনাবোৰ করে হিয়া গধু, এ আত্মগ্লানিয়ে অশ্রুধারীরে আনিছে শরণলৈ যীশু। হাইরে মনৰ ভাবনাবোৰ, হাইরে মনৰ ভাবনাবোৰ, হাইরে মনৰ ভাবনাবোৰ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, সদায় কৰি অহাৰ দৰে আজিও প্ৰথমতেই আপোনাক অনুৰোধ কৰিব খুজিছোঁ, আপুনি আমাৰ এই অনুষ্ঠান শুনি কেনে পাইছে, আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি লিখিবচোন। কিবা সুধিবলগীয়া, বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আমাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে চুটিকৈ প্ৰাৰ্থনা কৰোঁ। হওক হে আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ পিতা, তোমাৰ বাক্য অধ্যয়ন কৰোঁতে তুমিয়েই আমাক বুজাই দিয়া, তুমিয়েই আমাক শিকোৱা, তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ পৰা অধ্যয়ন আৰম্ভ কৰিম। আমি 15 নম্বৰ অধ্যায়ৰ প্ৰথম চোৱা ইতিমধ্যে আলোচনা কৰিলোঁ আৰু তাত প্ৰভু যীশুৰ পুনৰুত্থানৰ বিষয়ে পঢ়িবলৈ পালোঁ। আজি আমি 15 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিব খুজিছোঁ। লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদি লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিম 12 নম্বৰ পদ। কিন্তু খ্ৰীষ্টক যে মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, ইয়াক যদি ঘোষণা কৰা হয় তেন্তে মৃতবিলাকৰ পুনৰুত্থান নাই বুলি তোমালোকৰ কোনো কোনোৱে কেনেকৈ কয়? প্ৰিয় শ্ৰোতা, সেই সময়ত মানুহৰ শাৰীৰিক পুনৰুত্থান নাই বুলি ৰোমত 3টা মতবাদ চলি আছিল। তাৰ ভিত্তিত তেওঁলোকে মানুহৰ পুনৰুত্থান অস্বীকাৰ কৰিছিল। কেৱল যে যীশুৰ পুনৰুত্থান অস্বীকাৰ কৰিছিল এনে নহয়, সেইকাৰণে পৌলে তেওঁলোকক প্ৰমাণ সহকাৰে উত্তৰ দিবলৈ এলানি যদি বোলা অব্যয় শব্দ ব্যৱহাৰ কৰিছিল আৰু কৈছিল, যদিহে খ্ৰীষ্টৰ পুনৰুত্থান হোৱা নাই, যদিহে খ্ৰীষ্টৰ পুনৰুত্থান হোৱা নাই। গতিকে আজি আপুনিও যদি ভাবি আছে যে খ্ৰীষ্টৰ পুনৰুত্থান হোৱা নাই, তেন্তে পৌলে দিয়া প্ৰমাণকেইটালৈ মন কৰক। 13 নম্বৰ পদ, যদি মৃতবিলাকৰ পুনৰুত্থান নাই তেন্তে খ্ৰীষ্টকো তোলা নহ'ল। ইয়াত পৌলে প্ৰত্যাহ্বান জনাই কৈছে যে যদি মৃতবিলাকৰ পুনৰুত্থান হ'বই নোৱাৰে তেন্তে যীশুখ্ৰীষ্ট কেনেকৈ জি উঠিল? কাৰণ যীশু জি উঠাটো একেবাৰে সঁচা। অৱশ্যে তেওঁ মৃতসকলৰ মাজত প্ৰথমে জি উঠা ব্যক্তিজন, তাৰ পাছত আৰু বহু লোক জি উঠিব। 14 পদ, আৰু খ্ৰীষ্টক যদি তোলা নহ'ল তেন্তে আমাৰ ঘোষণা বৃথা আৰু তোমালোকৰ বিশ্বাসো বৃথা। যীশুখ্ৰীষ্ট যদি মৃত্যুৰ পৰা শাৰীৰিকভাৱে জি উঠা নাহে তেন্তে আমি ঘোষণা কৰা শুভবাৰ্তাৰ কোনো কাম নাই। কেৱল সিমানেই নহয়, যিসকলে যীশুক বিশ্বাস কৰিছে সেই বিশ্বাসৰো একো কাম নাই। গীৰ্জালৈ যোৱা, সেৱা উপাসনা কৰা, গীত গোৱা, এইবিলাক এটাৰো কাম নাই। 15 নম্বৰ পদ, তাত বাজে আমিও ঈশ্বৰৰ মিছা সাক্ষী বুলি ওলাই পৰিছো, কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষী দিলো যে তেওঁ খ্ৰীষ্টক তুলিলে, কিন্তু যদি মৃতবিলাকক তোলা নহয় তেন্তে খ্ৰীষ্টকো তোলা নাই। খ্ৰীষ্ট যদি মৃত্যুৰ পৰা জি উঠা নাছিল আৰু যদি তেওঁ কবৰতেই আছিল তেন্তে যিসকল পাচনীয়ে তেওঁৰ পুনৰুত্থানৰ সাক্ষ্য দিছিল তেওঁলোক মিছলীয়া নহলনে? কিন্তু কোনেও তেওঁলোকক মিছলীয়া বুলিব পৰা নাছিল, কাৰণ খ্ৰীষ্ট সঁচাকৈয়ে কবৰৰ পৰা জি উঠিছিল। আনহাতে মিছা কথাৰ কাৰণে কোনোবাই নিজৰ প্ৰাণ দিয়েনে? কেতিয়াও নিদিয়ে। যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ কথা ঘোষণা কৰোঁতে তেওঁলোকক অনেক তাৰণা কৰিছিল, আনকি প্ৰাণেই মাৰিছিল, কিন্তু তথাপিতো তেওঁলোকে সাক্ষ্য দিবলৈ এৰা নাছিল, কাৰণ যীশুৰ পুনৰুত্থান তেওঁলোকে নিশ্চকুৰে দেখা পাইছিল। মিছা হলে কোনেও নিজৰ প্ৰাণ নিদিলেহেঁতেন। 16 আৰু 17 পদ, কিয়নো যদি মৃতবিলাকক তোলা নহয় তেন্তে খ্ৰীষ্টকো তোলা নহ'ল, আৰু যদি খ্ৰীষ্টক তোলা নহ'ল তেন্তে তোমালোকৰ বিশ্বাস অনৰ্থক, তোমালোক এতিয়াও নিজ নিজ পাপতে আছা। খ্ৰীষ্টক যদি তোলা হোৱা নাই তেন্তে আমি সকলোৱে এতিয়াও নিজ নিজ পাপতেই ডুবি আছো আৰু অনন্ত নৰকলৈ অভিশপ্ত হৈছো, তাৰ পৰা ৰক্ষা পোৱাৰ আমাৰ একো উপায় নাই। 19 পদ, খ্ৰীষ্টত আমাৰ যি আশা সেয়ে যদি অকল এই জীৱনৰ কাললৈকে হয় তেন্তে আমি সকলো মানুহতকৈ দুৰ্ভগীয়া হৈছো। খ্ৰীষ্টীয় জীৱন মানে হ'ল ইপুৰিটো উপচি পৰা জীৱন আৰু সিপুৰিটো উপচি পৰা জীৱন, সেইকাৰণে আমি আনন্দ কৰিব পাৰোঁ। কিন্তু খ্ৰীষ্ট যদি জি উঠা নাই তেন্তে আমি আটাইতকৈ দুৰ্ভগীয়া হলোহেঁতেন। প্ৰিয় শ্ৰোতা, পৌলৰ যদিহে ইমানতে শেষ হ'ল। যদিহে খ্ৰীষ্ট পুনৰ জি উঠা নাই বুলি পৌলে যিকেইটা যুক্তি আগবঢ়ালে তাত যদি আপোনাৰ কিবা ক'বলগীয়া আছে তেন্তে আমালৈ লিখক। এইবাৰ আমি চাওঁ হওক পুনৰুত্থানৰ ক্ৰমানুৱৰ্তিতাৰ বিষয়ে। এই বিষয়ে 20 নম্বৰ পদ পঢ়িছো, কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত হোৱাৰ প্ৰথম ফলস্বৰূপ হৈ মৃতবিলাকৰ মাজৰ পৰা উত্থিত হ'ল। প্ৰিয় শ্ৰোতা, খ্ৰীষ্ট মৃতবিলাকৰ প্ৰথম ফল। পুৰণি নিয়মত আমি প্ৰথম ফলৰ উৎসৱৰ বিষয়ে পাই আহিছো। তাত পথাৰৰ শস্যৰ প্ৰথম ডাঙৰিটো ঈশ্বৰলৈ অনা হৈছিল, তাৰমানে পাছত আৰু অনা হৈছিল, নহ'লে সেইটো প্ৰথম হ'ব নোৱাৰে। ঠিক সেইদৰে খ্ৰীষ্টয়ো মৃতসকলৰ মাজত প্ৰথমে জি উঠি গৌৰৱান্বিত শৰীৰ পাইছিল। তেওঁৰ পাছত অনেক লোক পুনৰ জি উঠি গৌৰৱান্বিত হ'ব। 21-22 কিয়নো মৃত্যু মানুহৰ দ্বাৰাই হোৱাত মৃতবিলাকৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ'ল, কাৰণ আদমত যেনেকৈ সকলো মৰে তেনেকৈ খ্ৰীষ্টত সকলোকে জীওৱা হ'ব। প্ৰথম ফলৰ পৰ্বৰ 50 দিনৰ পাছত 50-দিনীয়া পৰ্ব পালন কৰা হৈছিল। যীশুখ্ৰীষ্ট পুনৰ জি উঠাৰ 50 দিনৰ পাছত এই পৰ্বই সিদ্ধি লাভ কৰিছিল, যিদিনা পবিত্ৰ আত্মা নামি আহিছিল আৰু মণ্ডলীৰ আৰম্ভণি হৈছিল। কিন্তু এই পৰ্বই প্ৰকৃত সিদ্ধি লাভ কৰিব তেতিয়া যেতিয়া প্ৰভু যীশুৱে তেওঁক বিশ্বাস কৰা লোকসকলক নিবলৈ আকৌ এই পৃথিৱীলৈ আহিব। 23 নম্বৰ পদ, কিন্তু প্ৰতিজনক নিজ নিজ শ্ৰেণীত জীওৱা হ'ব। প্ৰথম ফল খ্ৰীষ্ট, পাছে খ্ৰীষ্টৰ আগমনত তেওঁৰ লোকবিলাক। প্ৰিয় শ্ৰোতা, কি সুন্দৰ কথা নহয়নে? খ্ৰীষ্ট হ'ল সকলো নিদ্ৰিত লোকৰ প্ৰথম ফল। নিদ্ৰা মানে মৃত্যুৰ নিদ্ৰা। এই মৃত্যু এজন মানুহৰ দ্বাৰাই সকলোলৈকে আহিছিল। সেই মানুহজন কোন? আদম। আমি যে আদমৰ বংশধৰ তাৰ প্ৰমাণ হ'ল আমি মানুহবিলাক মৰণশীল। কিন্তু আন এজন মানুহৰ দ্বাৰাই আমালৈ মৃত্যুৰ পৰা পুনৰুত্থান আহিল, আৰু তেওঁ হ'ল যীশুখ্ৰীষ্ট। যীশু পুনৰুত্থিত হ'ল আৰু তেওঁৰ লোকসকলো পুনৰুত্থিত হ'ব। কিন্তু এই পুনৰুত্থান নিজ নিজ ক্ৰম অনুসাৰেহে হ'ব। পুনৰুত্থানৰ এটা সাধাৰণ দিন নাই। 24 নম্বৰ পদ পঢ়িছো, তাৰ পাছত শেষ হ'ব। তেতিয়া তেওঁ সকলো শাসন ক্ষমতা আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শুধাই দিব। প্ৰিয় শ্ৰোতা, তাৰ পাছত সকলো শেষ হ'ব বুলি কৈ কি কোৱা হৈছে বাৰু? সকলো শেষ বুলি ইয়াকে কোৱা হৈছে যে এই যুগৰ শেষ হ'ব। তাৰ পাছত মহাক্লেশৰ যুগ আহিব, আৰু মহাক্লেশৰ যুগৰ পাছত প্ৰভু যীশুৰ এই পৃথিৱীত 1000 বছৰীয়া ৰাজত্বৰ যুগ আহিব। ছয়তানক কিছুদিনৰ বাবে মুকলি কৰি দিয়া হ'ব, তাৰ পাছত ছয়তানক অনন্ত জুইৰ গহ্বৰত পেলোৱা হ'ব। তেতিয়া প্ৰভু যীশুৱে অনন্তকালৰ বাবে তেওঁৰ সিংহাসন স্থাপন কৰিব, সেয়ে অনন্তকলীয়া হ'ব। প্ৰভু যীশুৰ 1000 বছৰ ৰাজত্ব হ'ল স্বৰ্গৰাজ্যৰ এটা নমুনা। 25-27 পদ, কিয়নো যেতিয়ালৈকে তেওঁ সকলো তেওঁৰ ভৰিৰ তল নকৰে তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব। শেষ শত্ৰু যে মৃত্যু, তাকো লোপ কৰা হ'ব, কিয়নো তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে। প্ৰিয় শ্ৰোতা, 1000 বছৰ ৰাজত্বকালত প্ৰভু যীশুৱে তেওঁৰ সকলো শত্ৰুক ভৰিৰ তল কৰিব, আনকি ছয়তানকো অগ্নি সৰোবৰত পেলোৱা হ'ব আৰু শেষ শত্ৰু মৃত্যুক নাইকিয়া কৰিব। 28 পদ, তেতিয়া যাতে ঈশ্বৰ সকলোতে সকলো হয়, তাৰ কাৰণে যিজনাই সকলোকে পুত্ৰৰ বশীভূত কৰিলে পুত্ৰ নিজেও সেইজনাৰ বশীভূত হ'ব। এই পদটিত কোৱা হৈছে যে যীশুখ্ৰীষ্টই যেতিয়া 1000 বছৰ ৰাজত্ব সম্পূৰ্ণ কৰিব আৰু তেওঁৰ অনন্তকাল শাসন স্থাপন কৰিব, তাৰ পাছত তেওঁ পূৰ্বৰ স্থানলৈ ঘূৰি যাব য'ত তেওঁ ঈশ্বৰৰ লগত আছিল, যাতে ঈশ্বৰ সকলোতে সকলো হ'ব পাৰে। এতিয়া আমি 29 নম্বৰ পদটো পঢ়িছো, নতুবা মৃতবিলাকৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবিলাকক সমূলি তোলা নহয় তেন্তে তেওঁবিলাকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়? প্ৰিয় শ্ৰোতা, আমি আগতে পাই আহিছো যে বাপ্তাইজিত হোৱা মানে কোনো এজনৰ লগত চিনাক্ত হোৱা বা সংযুক্ত হোৱা। এই ক্ষেত্ৰত পৌলে সুধিব বিচাৰিছে, যদি মৃতসকলৰ পুনৰুত্থান একেবাৰে নাই তেন্তে কিহৰ বাবে মানুহবিলাক মৃত্যুলৈ বাপ্তাইজিত হ'ল? কাৰণ বাপ্তাইজ হোৱা মানে হ'ল নিজকে মৃত বুলি চিনাক্ত কৰা। কৰিন্থিয়াসকলো বাপ্তাইজিত হৈছিল, সেইবুলি তেওঁলোকে কোনো আত্মীয় স্বজন বা বন্ধু বান্ধৱীলৈ বাপ্তাইজিত হোৱা নাছিল। তেওঁলোকে যীশুলৈহে বাপ্তাইজিত হৈছিল আৰু তেওঁৰ লগত চিনাক্ত হৈছিল, কাৰণ যীশুৱে তেওঁলোকৰ কাৰণে মৰিছিল আৰু মৃত্যুৰ পৰা পুনৰ জি উঠিছিল। গতিকে কৰিন্থিয়াসকলো জগতৰ কাৰণে মৰিছিল কিন্তু খ্ৰীষ্টৰ কাৰণে জীয়াই আছিল। 30-31 পদ, আৰু আমিও বা কিয় ঘণ্টাই ঘণ্টাই সংকটত পৰো? হে ভাইবিলাক, আমাৰ প্ৰভু যীশুত তোমালোকৰ বিষয়ে মোৰ যি শ্লাঘা, তাৰেই শপত কৰি কৈছো যে মই দিনে দিনে মৃত্যুমুখত আছো। পৌলে সুধিছে, খ্ৰীষ্ট যদি মৃত্যুৰ পৰা জি উঠা নাছিল তেন্তে কিহৰ বাবে তেওঁলোকে নিজৰ জীৱন বিপদাপন্ন কৰিছে? তেনে নহয়, খ্ৰীষ্ট যীশু জি উঠিল আৰু সকলো বিশ্বাসকাৰীক তেওঁৰ লগত সংযুক্ত কৰা হ'ল। সেইকাৰণে পৌলে ৰোমত কৈছিল, তোমালোকে নাজানানে, আমি যিমান লোক খ্ৰীষ্টৰ নামত বাপ্তাইজিত হলো সেই সকলোৱে তেওঁৰ মৃত্যুলৈ বাপ্তাইজিত হলো। এতেকে পিতৃৰ মহিমাৰ দ্বাৰাই যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, তেনেকৈ আমিও যেন জীৱনৰ নতুনতাত চলো, এইকাৰণে বাপ্তিস্মৰ দ্বাৰাই তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হলো। হয় প্ৰিয় শ্ৰোতা, আমি খ্ৰীষ্টৰ মৃত্যুৰ সাদৃশ্যেৰে মৰি তেওঁৰ পুনৰুত্থান আৰু জীৱনৰ লগত সংযুক্ত হলো, আৰু সেয়া যদি নহয় তেন্তে পৌলে কৈছে তেওঁৰ সকলো কষ্ট আৰু ত্যাগ মিছা আৰু অৰ্থহীন। 32 পদ, মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলো তেন্তে মোৰ কি লাভ হ'ল? মৃতবিলাকক যদি তোলা নহয় তেন্তে আহা আমি ভোজন পান কৰো হওক, কিয়নো আমি কাইলৈ মৰিম। পৌলে নিজক লৈ প্ৰশ্ন কৰিছে যে খ্ৰীষ্টক যদি মৃত্যুৰ পৰা তোলা হোৱাই নাই তেন্তে কি বিশ্বাসত তেওঁ সিংহৰ গঁড়ালত থোৱা হ'ল? অনৰ্থক বিশ্বাসত নহয়, কিন্তু যীশুৰ নামত তেওঁ বাপ্তাইজিত হ'ল, তেওঁৰ লগত মৰিল আৰু তেওঁৰ পুনৰুত্থানেৰে পুনৰুত্থিত হ'ল। এই মহাবিশ্বাসতহে তেওঁ সিংহৰ গঁড়ালত থাকিবলৈ ভয় কৰা নাছিল। 33 আৰু 34 পদ, তোমালোক ভ্ৰান্ত নহবা, কুসংগে সদাচাৰ নষ্ট কৰে, ধাৰ্মিকভাৱে সচেতন হোৱা, পাপ নকৰিবা, কিয়নো ঈশ্বৰৰ কথাত কোনোৰ জ্ঞান নাই। তোমালোকে লাজ পাবলৈ মই এই কথা কৈছো। কৰিন্থত সেই সময়ত পুনৰুত্থানক লৈ তিনিটা মতবাদৰ লোক আছিল আৰু তেওঁলোকে খ্ৰীষ্টীয় লোকসকলক ফুচুলাই বিপথে নিছিল। সেইবিলাক মানুহৰ ঈশ্বৰ জ্ঞান নাছিল, কিন্তু বহু কথা ক'ব পাৰিছিল। সেইকাৰণে পৌলে সেইবিলাক লোকৰ কথাত ভুল নাযাবলৈ সকীয়াই দিছিল। 35 নম্বৰ পদ, কিন্তু কোনোৱে ক'ব মৃতবিলাকক কেনেকৈ তোলা যায়, অৰ্থাৎ কি প্ৰকাৰ শৰীৰেৰে আহে? এই পদটিৰ যোগেদি পৌলে কেনেকৈ আৰু কি এই দুটা প্ৰশ্নৰ উত্তৰ দিছে, কাৰণ বহুতো মানুহে শৰীৰৰ পুনৰুত্থান আৰু আত্মাৰ অমৰত্বৰ পাৰ্থক্যটো বুজি নাপায়। আনকি চদ্দুকীসকলেও মৃত্যুৰ পাছত জীৱন আৰু পুনৰুত্থান অস্বীকাৰ কৰিছিল। সেইকাৰণে মঠি 22 অধ্যায় 31 আৰু 32 পদত প্ৰভু যীশুৱে নিজে তেওঁলোকক উত্তৰ দি কৈছিল, মৃতবিলাকৰ পুনৰুত্থানৰ বিষয়ে যি বচন ঈশ্বৰৰ দ্বাৰাই তোমালোকক কোৱা হৈছিল বোলে, মই অব্ৰাহামৰ ঈশ্বৰ, ইছাকৰ ঈশ্বৰ, জাকুবৰ ঈশ্বৰ, তাক তোমালোকে পঢ়া নাইনে? তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, কিন্তু জীয়াবিলাকৰহে ঈশ্বৰ। ইয়াৰ দ্বাৰা পৌলে সেইসকলক উত্তৰ দিছে যিসকলে মৃত্যুৰ পৰা পুনৰ জি উঠা খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই শৰীৰৰ পুনৰুত্থান অস্বীকাৰ কৰিছিল। এতিয়া প্ৰশ্ন হ'ল যে মৰা শৰীৰ এটা পুনৰ জি উঠি কেনেকৈ আগৰ নিচিনা হ'ব পাৰে? এই ক্ষেত্ৰত পৌলে কৈছে যে আমি প্ৰকৃতিৰ পৰাই শিকিব পাৰোঁ যে শৰীৰবোৰ হুবহু একে যদিও একেটি নহয়। 36 পদ পঢ়িছো, হে নিৰ্বোধ, তুমি যি গুটি ৰুইছা সি নমৰিলে নগজে, আৰু পাছে যি ডাল গা ওলাব তাক তুমি ৰোৱা নাই, গোম বা আন কোনো ধানেই হওক তুমি গুটি মাথোন ৰুইছা। মৰা দেহা এটা কেনেকৈ জি উঠে তাৰ প্ৰমাণ দিবলৈ পৌলে শস্যৰ গুটি এটাকেই লৈছে। আমি জানো যে ৰোৱা শস্য গুটি এটিৰ বিনাশ আৰু বিকাশ ঘটে। ৰোৱা গুটিটো প্ৰথমতে মৰিলেও আনহাতে ৰোৱা গুটিটোৰ পৰা নতুন গজালি মেলে আৰু গছ হৈ তাত ফল ধৰে। সেই ফলৰ গুটি ৰোৱা গুটিটোৰ সৈতে একে, কিন্তু সেয়া ৰোৱা গুটিটো নহয়। ৰোৱা গুটিটোৰ বিনাশ ঘটি তাৰ পৰা নতুন গজালি ওলোৱা ৰহস্যজনক হয়, কিন্তু অসম্ভৱ নহয়। তেন্তে মানুহৰ মৃত্যু কি? মৃত্যু মানে হ'ল আত্মাৰ পৰা শৰীৰ পৃথক হোৱা। মৃত্যু মানে আত্মা বা ব্যক্তিৰ শেষ নহয়, এইবিলাক নমৰে। শৰীৰ মৰিলেও প্ৰকৃত ব্যক্তিজন যদি ঈশ্বৰৰ সন্তান হয় তেন্তে তেওঁ ঈশ্বৰৰ লগত থাকে, কেৱল শৰীৰটোহে নষ্ট হয়। মাটিৰ দেহা মাটিলৈ উলটি যোৱা কথাটো শৰীৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য। শস্যৰ গুটি ৰোৱাটো হ'ল এটা উদাহৰণ। খ্ৰীষ্টই হ'ল মৃতবিলাকৰ প্ৰথম ফল। তেওঁৰ সাদৃশ্যেৰে আমিও পাছত তোলা হ'ম। আমি মণ্ডলীৰ উত্তোলনৰ সেই দিনটোলৈ ৰৈ আছো যিদিনত খ্ৰীষ্টই তেওঁৰ বিশ্বাসকাৰীসকলক লগত লৈ যাবহি। অৱশ্যে তাৰ আগতে যদি আমি মৰো তেন্তে আমাক পুনৰ তোলা হ'ব। সেই কাম ঈশ্বৰে কৰিব, যেনেকৈ ৰোৱা গুটিটোৱে নিজে গজালি নেমেলে আৰু আপুনিও মেলাব নোৱাৰে, কিন্তু সেই কাম ঈশ্বৰেহে কৰে। 38 পদ, কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা গছ দিয়ে আৰু প্ৰত্যেক গুটিকে নিজ নিজ গা দিয়ে। বিনাশ আৰু বিকাশ, এই সকলো জীৱনৰ ৰহস্য, কিন্তু মৃত্যুতকৈ জন্মৰ ৰহস্য বেছি গভীৰ। যেতিয়া ঘেঁহু সিঁচা হয় তাৰ পৰা ঘেঁহুৱে ওলায়, ধান বা মাকৈ নোলায়। 39 পদ, সকলো মঙহ একেৰূপ মঙহ নহয়, কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ ৰূপ মঙহ আছে। পশু পক্ষী, মাছ, কেঁকুৰা, এই সকলোৰে মঙহৰ পাৰ্থক্য আছে, কিন্তু তাতকৈ মৃত শৰীৰ আৰু পুনৰুত্থিত শৰীৰৰ মাজত অধিক আৰু গভীৰ পাৰ্থক্য আছে। 40 আৰু 41 পদ, স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে, কিন্তু স্বৰ্গীয়বিলাকৰ সৌন্দৰ্য কান্তি এক প্ৰকাৰ আৰু পাৰ্থিৱবিলাকৰো এক প্ৰকাৰ। সূৰ্যৰ কান্তি এবিধ আৰু চন্দ্ৰৰ কান্তি এবিধ, তৰাবোৰৰো কান্তি এবিধ, আকৌ কান্তিৰ কথাটো তৰায়ে তৰাই আছে। এইবাৰ পৌলে জ্যোতিৰ্বিজ্ঞানেৰে উদাহৰণ দিবলৈ গৈ কৈছে যে সৌৰজগতৰ সকলো গ্ৰহ নক্ষত্ৰও একে নহয়, সূৰ্য চন্দ্ৰ নহয়, চন্দ্ৰ তৰা নহয়, সকলোবিলাক সিহঁতৰ সৌন্দৰ্য আৰু কান্তিৰে সৈতে বেলেগ বেলেগ। বিৰাল্লিছ পদ, সেইদৰে মৃতবিলাকৰ পুনৰুত্থানো, যিহক ৰোৱা যায় সেয়ে ক্ষয়ৰ পাত্ৰ, যিহক তোলা হয় সেয়ে অক্ষয়তাৰ পাত্ৰ। আদমৰ যোগেদি পোৱা শৰীৰ সদায় মৃত্যুলৈ অভিশপ্ত, কিন্তু পুনৰুত্থানৰ দ্বাৰা আমি অক্ষয় শৰীৰ পাওঁ। 43 আৰু 44 পদ, যিহক ৰোৱা যায় সেয়ে অনাদৰৰ পাত্ৰ, যিহক তোলা হয় সেয়ে গৌৰৱৰ পাত্ৰ, যিহক ৰোৱা যায় সেয়ে দুৰ্বলতাৰ পাত্ৰ, যিহক তোলা হয় সেয়ে প্ৰভাৱৰ পাত্ৰ, যিহক ৰোৱা যায় সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয় সেয়ে আত্মিক দেহ, যদি প্ৰাণীক দেহ আছে তেন্তে আত্মিক দেহো আছে। প্ৰিয় শ্ৰোতা, আমি যেতিয়া নতুন শৰীৰ পাম তেতিয়া আমি গৌৰৱ, ৰং, সৌন্দৰ্য আৰু শক্তি এই সকলোকে পাম। 45 পদৰ পৰা 47 পদলৈ পঢ়িছো, এইদৰে লিখাও আছে, প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ'ল, কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা। তথাপি আত্মাক যি সেয়ে প্ৰথম নহয়, কিন্তু স্বাভাৱিক যি সেয়েহে পাছেহে আত্মিক। প্ৰথম মানুহ পৃথিৱীৰ পৰা হোৱা মৃন্ময়, কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা। চাওক প্ৰিয় শ্ৰোতা, প্ৰথম মানুহ আদম শাৰীৰিক আৰু মাংসিক আছিল, কিন্তু শেষৰ আদম অৰ্থাৎ যীশুখ্ৰীষ্ট আত্মিক। প্ৰথম মানুহ পৃথিৱীৰ পৰা হোৱা অৰ্থাৎ মাটিৰ, কিন্তু শেষৰ মানুহ যীশুখ্ৰীষ্ট মাটিৰ দ্বাৰা সৃষ্টি হোৱা নহয়, তেওঁ আত্মিক, সৰগৰ পৰা অহা প্ৰভু। 48-50 পদ, সেই মৃন্ময়জন যেনে মৃন্ময়বিলাকো তেনে, আৰু সেই স্বৰ্গীয়জনা যেনে স্বৰ্গীয়বিলাকো তেনে, আৰু আমি যেনেকৈ সেই মৃন্ময়জনৰ মূৰ্তি ধাৰণ কৰিলো তেনেকৈ সেই স্বৰ্গীয়জনাৰ মূৰ্তিও ধাৰণ কৰিম। কিন্তু সেই ভাইবিলাক, মই ইয়াকে কওঁ যে মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰে, আৰু ক্ষয় অক্ষয়তাৰ অধিকাৰী নহয়। প্ৰিয় শ্ৰোতা, আমি আদমৰ যোগেদি এই পৃথিৱীলৈ অহাৰ কাৰণে আমি পাৰ্থিব হওঁ, কিন্তু বিশ্বাসৰ যোগেদি আমি খ্ৰীষ্টত আছো আৰু তেওঁৰ লগত সংযুক্তও হৈছো, সেইকাৰণে আমাৰ পুনৰুত্থান আৰু অনন্ত জীৱনৰ আশা আছে। আনহাতে আমাৰ মাংস আৰু তেজ স্বৰ্গৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰে। মৃত্যুৰ পাছত পুনৰুত্থান হোৱাৰ পাছত আমি যেতিয়া নতুন শৰীৰ পাম, সেই শৰীৰেহে আমি স্বৰ্গলৈ যাব পাৰিম। 51 আৰু 52 পদ পঢ়িছো, চোৱা, মই তোমালোকক এটি নিগৃঢ় তত্ত্ব কওঁ, আমি সকলোৱে নিদ্ৰিত নহ'ম, কিন্তু শেষৰ তুৰীত ধ্বনিত এক তিলেকত চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম, কিয়নো তুৰি বাজিব, তাতে মৃতবিলাক অক্ষয়নীয় হৈ উত্থিত হ'ব আৰু আমি ৰূপান্তৰিত হ'ম। 53 পদো পঢ়ি দিছো, কিয়নো এই ক্ষয়ৰ পাত্ৰই অক্ষয়তাক আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব। 54 পদ, পাছে যেতিয়া এই ক্ষয়ৰ পাত্ৰই অক্ষয়তাক আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে বোলে জয়ৰ অৰ্থে মৃত্যুক গিলি থোৱা হ'ল, সেয়ে সিদ্ধ হ'ব। এই সকলোবিলাক প্ৰভু যীশুৰ পুনৰ আগমনৰ সময়ত ঘটিব। আমি ক্ষয়ৰ পাত্ৰবিলাকে অক্ষয়তাক পিন্ধিম, আমি পুনৰ্থিত হৈ নতুন শৰীৰ পাম, আৰু যিসকল সেই সময়ত জীয়াই থাকোঁ আমি চকুৰ পলকতে ৰূপান্তৰিত হৈ অক্ষয়নীয় শৰীৰ ধাৰণ কৰিম। আমাৰ ওপৰত মৃত্যুৰ আৰু কোনো অধিকাৰ নাথাকিব। 55 পদৰ পৰা 57 পদলৈ পঢ়িছো, হে মৃত্যু তোমাৰ জয় ক'ত, হে মৃত্যু তোমাৰ হুল ক'ত, মৃত্যুৰ হুল পাপ আৰু পাপৰ বল বিধান, কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰে। প্ৰিয় শ্ৰোতা, আমি যিহেতু মৃত্যুৰ পাছত পুনৰুত্থানলৈ বাট চাই আছো, গতিকে মৃত্যুৰ দুৱাৰেদি আমি অনন্ত জীৱনলৈ যাব লাগিব, নৰকৰ অনন্ত মৰণলৈ নহয়। আনহাতে ইয়াত কোৱা হৈছে, হে মৃত্যু তোমাৰ জয় ক'ত, তাৰমানে মৃত্যুৱে জগতক জয় কৰি আছে কথাটো হয়। যিমান ডাঙৰ ব্যৱসায়ী, ৰাজনীতিজ্ঞ, ডাঙৰ ডাঙৰ নেতাই নহওক কিয়, মৃত্যুৱে সকলোকে গচকি থৈ যায়, সকলোকে সমান কৰি দিয়ে। মৃত্যু এটা ভয়াৱহ দৈত্যৰ নিচিনা। খ্ৰীষ্টইও আমাৰ পাপৰ কাৰণে সেই মৃত্যুৰ দুৱাৰেদি পাৰ হ'ল, কিন্তু তেওঁ মৃত্যুক পৰাস্ত কৰি তাৰ ওপৰত জয়যুক্ত হ'ল, কাৰণ তেওঁ পুনৰ্থিত হ'ল। গতিকে খ্ৰীষ্টই হ'ল মৃত্যুৰ ওপৰত জয়লাভ কৰাৰ একমাত্ৰ উপায়। 58 পদ পঢ়িছো, ইয়াতে হে মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমাৰ পৰিশ্ৰম যে ব্যৰ্থ নহয়, ইয়াকে জানি তোমালোক থিৰে আৰু অলৰ হৈ প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা। প্ৰিয় শ্ৰোতা, ঈশ্বৰ বিশ্বাসী, তেওঁ মিছলীয়া নহয়। তেওঁৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই তেওঁ আমাক তেওঁৰ সহভাগিতালৈ আনিলে, সেইকাৰণে এই পৃথিৱীত থকা আৰু সিপুৰীত থকা সকলো বস্তু আমাৰ, এই জগত, এই জীৱন, এই মৃত্যু আমাৰ, কিন্তু মৃত্যুৰ পাছত পুনৰুত্থান, অনন্ত জীৱন, স্বৰ্গ, এইবিলাকো আমাৰ। প্ৰভু যীশুৰ যোগেদি এই সকলোকে আমাক দিয়া হ'ল, গতিকে আমি বিশ্বাসত থৰকবৰক নহৈ থিৰে থাকোঁ হওক। আৰু যিসকলে আজিও মৃত্যুৰ পাছত অনন্তকাল স্বৰ্গীয় জীৱনৰ নিশ্চয়তা পোৱা নাই, তেওঁলোকে যীশুখ্ৰীষ্টক পৰিত্ৰাতা প্ৰভুৰূপে স্বীকাৰ কৰি সেই নিশ্চয়তা এতিয়াই লাভ কৰিব পাৰে। সেই নিশ্চয়তা আপুনি বাৰু লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক সহায় কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোতে বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোতে বেলি লহিয়াই আৰু নকৰা দেৰি। পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ
ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
যিশুৱে মাতে আহা কাষৰে হয় শংকা, অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি দৰি। যিশুৱে মাতে আহা কাষলে হয় শংকা এৰি, অনন্ত জীৱন আছে।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
অনন্ত জীৱন আছে তেওঁতে আহকবে আজি দৰি। যিশুৱে মাতে আহা কাষৰে হয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহকবে আজি দৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ তোমাৰ জীৱন আৰু প্ৰাণ বেছি অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ বেছি অৰ্পণ কৰা। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোতে বেলি লহিয়াই।